Ella akakpani. Batorir khoite eya moi jintirani deka. Etiar ghai ghai batori khumu huise. সমগ্ৰ বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গণ্য কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰহ্মছ এৰস্পেচত নিৰ্মিত প্ৰথমটো গোটৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিহাৰৰ সাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি আফগানিস্তানৰ সীমান্তৰ পাকটিকা প্ৰদেশত যোৱা নিশা চলোৱা বিমান আক্ৰমণত কমেও 10 লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। আৰু ICC মহিলা বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ষাবিঘ্নিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 10 পৰাস্ত কৰে। সমগ্ৰ বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গণ্য কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সন্ধিয়া এটা ব্যক্তিগত সংবাদ গোষ্ঠীৰ আয়োজন কৰা বিশ্ব সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বৈদ্যুতিনৰ পৰা ভেষজলৈকে আৰু অটোমোবাইলৰ পৰা মোবাইল নিৰ্মাণলৈকে দেশৰ বিভিন্ন খণ্ডত বিনিয়োগৰ ঢৌ উঠিছে। এই বিনিয়োগসমূহে ভাৰতক গোলকীয় যোগান শৃংখলাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি উঠাত সহায় কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ বিকাশে বৰ্তমান গোলকীয় সুযোগৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত তেওঁ শেহতীয়া EFTA বাণিজ্য চুক্তিৰ কথা উল্লেখ কৰি কয় যে এই চুক্তিৰ অধীনত ইউৰোপীয় দেশসমূহে ভাৰতত 10,000 কোটি ডলাৰ বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। ইয়াৰ ফলত বহুসংখ্যক নিয়োগৰ সুযোগ সৃষ্টি হ'ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ শেহতীয়াকৈ ভালেসংখ্যক ব্যৱসায়িক প্ৰতিনিধিৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ ভাৰত ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয় যে এই ভ্ৰমণে সমগ্ৰ বিশ্বই ভাৰতত সুযোগ প্ৰত্যক্ষ কৰাকে প্ৰতিফলিত কৰে। তেওঁ লগতে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সৈতে ভাৰতৰ বাণিজ্য 6% বৃদ্ধি পোৱাৰ কথাও জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰত স্তব্ধ হৈ নাযায় বা ইয়াৰ বিকাশৰ গতিও কম নহয়। তেওঁ কয় যে 140 কোটি ভাৰতীয়ই একেলগে বিকাশৰ দিশত অগ্ৰসৰ হ'ব। শ্ৰীমোদীয়ে বিভিন্ন সমস্যাৰে জৰ্জৰিত বিশ্বৰ সন্মুখত অপ্ৰতিৰোধ ভাৰতৰ চৰ্চাৰ বিষয়টো প্ৰাকৃতিক আৰু সময় উপযোগী বুলি মন্তব্য কৰে। তেওঁ কয় যে বিগত 11 বছৰত ভাৰতে প্ৰতিটো প্ৰত্যাহ্বান পাৰ কৰিছে। ছেমি কণ্ডাক্টৰ চিপছৰ পৰা আৰম্ভ কৰি জাহাজ নিৰ্মাণলৈকে সকলো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীল ভাৰত সন্দৰ্ভত আত্মবিশ্বাস বৃদ্ধি পাইছে। সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত নীৰৱ হৈ থকা নাই বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ পৰিৱৰ্তে ছাৰ্জিকেল ষ্ট্ৰাইক, বিমান আক্ৰমণ আৰু সিন্দুৰৰ দৰে অভিযানৰ জৰিয়তে ভাৰতে দৃঢ়তাৰে ইয়াৰ প্ৰত্যুত্তৰ দিছে। প্ৰধানমন্ত্ৰী মোদীয়ে মাওবাদী সন্ত্ৰাসবাদ সন্দৰ্ভত কয় যে 2014 চনৰ পৰাই তেওঁৰ চৰকাৰে ভুল পথে পৰিচালিত যুৱচামক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। দেশৰ পৰা সম্পূৰ্ণৰূপে নক্সালবাদ আৰু মাওবাদ মুক্ত হ'বলৈ বেছিদিন নাই বুলি জনসাধাৰণক আশ্বাস দি তেওঁ এয়া তেওঁলোকৰ চৰকাৰৰ গেৰেণ্টি বুলি উল্লেখ কৰে। তেওঁ কয় যে 11 বছৰ পূৰ্বে 125খনৰো অধিক জিলা মাওবাদী সন্ত্ৰাসৰ কবলত থকাৰ বিপৰীতে বৰ্তমান এনে জিলাৰ সংখ্যা 11খনলৈ হ্ৰাস পাইছে আৰু ইয়াৰ ভিতৰত কেৱল 3খন জিলাত নক্সালৰ সমস্যা আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি লক্ষ্ণৌৰ ব্ৰহ্মছ এৰস্পেচত নিৰ্মিত প্ৰথমটো গোটৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰসমূহ মুকলি কৰিব। লক্ষ্ণৌ ব্ৰহ্মছ গোটটো হৈছে উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিডৰ য'ত থলুৱা প্ৰযুক্তিৰে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা পৰীক্ষণলৈকে সকলো সুবিধা আছে। এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্ৰী সিং আৰু মুখ্যমন্ত্ৰী আদিত্যনাথে বুষ্টাৰ বিল্ডিঙৰ আৰু বুষ্টাৰ ডকিং প্ৰক্ৰিয়াৰ প্ৰদৰ্শনীৰো সাক্ষী হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিহাৰৰ সাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। তেওঁ সাৰণত তৰাইয়াৰ বিধায়ক জনক সিং আৰু অমনৰ প্ৰাৰ্থী কৃষ্ণ কুমাৰ মন্তুৰ হৈ প্ৰচাৰ চলায়। সাৰণৰ তৰাইয়াত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীশ্বাহে বিগত 2 দশক ধৰি ৰাজ্যখনৰ আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে NDA মিত্ৰজোঁট নীতিশ কুমাৰৰ নেতৃত্বত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। বিগত 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱদানৰ বিষয়ে আলোকপাত কৰি শ্ৰীশ্বাহে তেওঁক দুখীয়াৰ বাবে বৰদান বুলি অভিহিত কৰে। তেওঁ লগতে অপাৰেচন সিন্দুৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ব্যৱস্থা বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে শ্ৰীশ্বাহে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে তেওঁৰ পাটনাৰ বাসগৃহত এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে বিহাৰত 6 আৰু 11 নৱেম্বৰত 2টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 14 নৱেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এ আই আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক চেণ্ডেলত এ আৰ নিউজ আণ্ডাৰস্কোৰ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ আণ্ডাৰস্কোৰ গুৱাহাটী ফ'ল' কৰিব পাৰে। আফগান সীমান্তৰ সমীপত কালি সন্ত্ৰাসবাদীয়ে কৰা আত্মঘাতী আক্ৰমণত 7জন পাকিস্তানী জোৱান নিহত হয়। পাকিস্তানৰ সুৰক্ষা বিষয়াই জনোৱা মতে উত্তৰ ৱাজিৰিস্তানৰ এটা পাকিস্তানী সেনা শিবিৰত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত এই জোৱানকেইজনৰ মৃত্যু হোৱাৰ লগতে কমেও 13জন আহত হয়। বিষয়াগৰাকীয়ে কয় যে এজন সন্ত্ৰাসবাদীয়ে বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহনেৰে সেনা শিবিৰৰ চৌহদৰ বেৰত খুন্দা মাৰে। আন দুজনে শিবিৰত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত সেনাৰ গুলীত তেওঁলোকৰ মৃত্যু হয়। ইপিনে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি সীমান্তৰ পাকটিকা প্ৰদেশত যোৱা নিশা চলোৱা বিমান আক্ৰমণত কমেও 10জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। দুয়োখন দেশৰ সীমান্তত যোৱা এসপ্তাহ ধৰি চলা সংঘৰ্ষত বহুসংখ্যক জোৱান আৰু নাগৰিকৰ মৃত্যু হোৱাৰ পাছত 48 ঘণ্টাৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল। তালিবানৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে পাকিস্তানে যুদ্ধবিৰতি ভংগ কৰি পাকটিকা প্ৰদেশৰ 3টা স্থানত বোমা পেলায়। আফগানিস্তানে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। পাকিস্তানৰ আক্ৰমণত নিহতসকলৰ ভিতৰত কমেও 3গৰাকী স্থানীয় ক্ৰিকেট খেলুৱৈ আছিল বুলি উল্লেখ কৰে। বিষয়াগৰাকীয়ে কয় যে ইয়াৰ ফলত আফগানিস্তান, পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অহা মাহত হ'বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট শৃংখলাত অংশগ্ৰহণৰ পৰা আফগানিস্তান বিৰত থাকিব। পাকিস্তানে যোৱা নিশা আফগানিস্তানৰ আৰ্গুন জিলাৰ খাণ্ডাৰ গাঁৱতো ড্ৰোনেৰে আক্ৰমণ চলায়। বি এছ এন এলে সমগ্ৰ দেশৰ নতুন গ্ৰাহকসকলক উৎসৱৰ বতৰত ৰেহাই হিচাপে এটকীয়া দীপাৱলী 4G প্লেন মুকলি কৰিছে। এই মাহৰ 15 তাৰিখৰ পৰা অহা 15 নৱেম্বৰলৈ এই 4G প্লেনৰ ম্যাদ থাকিব। এই সময়ছোৱাত গ্ৰাহকসকলে 30 দিনীয়া বিনামূলীয়া মোবাইল সেৱা, আনলিমিটেড ফোন কলৰ সুবিধা, প্ৰতিদিনে 2GB মোবাইল ডাটা আৰু 100টা এছ এম এছ প্ৰেৰণৰ সুবিধা লাভ কৰিব। উৎসৱকালীন এই বিশেষ ৰেহাই আঁচনি ঘোষণা কৰি নিগমৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবিয়ে কয় যে সমগ্ৰ দেশে একেলগে উৎসৱ উদযাপন কৰাৰ সময়ত এই এটকাৰ দীপাৱলী বঞ্জানা প্লেনে মেক ইন ইণ্ডিয়া 4G প্লেনৰ সুবিধা লাভ কৰিব। তদুপৰি বি এছ এন এলে উৎসৱ উপলক্ষে অন্যান্য গ্ৰাহকসকলৰ বাবে সুবিধা হোৱাকৈও 5টা নতুন প্লেন মুকলি কৰিছে। বায়ুৰ গুণগত মান ব্যৱস্থাপনা আয়োগে কালি সমাগত শীতকালীন ঋতুৰ সময়ছোৱাত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ল'বলগীয়া প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। আয়োগৰ 25 বৈঠকত গ্ৰেড সঁহাৰি কাৰ্য পৰিকল্পনা প্ৰণয়ন আৰু যান বাহনৰ পৰা নিৰ্গত ধোঁৱা, ঔদ্যোগিক ধোঁৱা আৰু নৰা জ্বলোৱাৰ ফলত হোৱা ধোঁৱা নিয়ন্ত্ৰণ সন্দৰ্ভতো আলোচনা কৰা হয়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কয় যে এই বৈঠকত আয়োগে দিল্লী এন চি আৰ অঞ্চলত অহা সোমবাৰলৈ সেউজ আতচবাজীৰ বিক্ৰীৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাও লক্ষ্য কৰিব। আই চি চি মহিলা বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ষাবিঘ্নিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 121 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 14 অভাৰত 5টা বলত 1টা উইকেট নেহেৰুৱাকৈ নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্ৰীলংকাই প্ৰথমে বেট ধৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 105 ৰাণ সংগ্ৰহ কৰে। বৰষুণৰ বাবে 50 অভাৰত খেলখন 20 অভাৰলৈ হ্ৰাস কৰা হয় আৰু ডি এল এছ পদ্ধতি অনুসৰি দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 121 ৰাণৰ সংশোধিত লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই ভাৰতক এখন নিৰ্ভৰযোগ্য আৰু দায়িত্বশীল অংশীদাৰ হিচাপে গণ্য কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বিহাৰৰ সাৰণত দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পাতনি মেলে। আৰু আই চি চি মহিলা বিশ্বকাপ প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত বৰ্ষাবিঘ্নিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।